এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে অসম বিধানসভাৰ কাইলৈ এদিনীয়া বিশেষ অধিৱেশন ৰাজ্যসভা নিৰ্বাচনৰ অসমৰ আসন দুখনৰ বাবে কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন বিৰোধী দলৰ প্ৰাৰ্থিত্ব নিদিয়াৰ সিদ্ধান্ত বিত্ত আৰু কৃষি বিভাগৰ সৈতে বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা আকাশবাণীৰ আজি 90 বছৰ সম্পূৰ্ণ আৰু মণিপুৰত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ 5 জিলাত ইণ্টাৰনেট আৰু মোবাইল সেৱা ব্যাহত নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা এতিয়া শুনক বিতং বাতৰি অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন কাইলৈ অনুষ্ঠিত হ'ব বিধানসভাৰ এই বিশেষ অধিৱেশনত ডিব্ৰুগড় বিমানবন্দৰৰ নাম ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ সম্পৰ্কত সংকল্প প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব এই অধিৱেশনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণৰো সম্ভাৱনা আছে ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী গোটৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি সদনে এই প্ৰস্তাৱ গ্ৰহণ কৰিব এদিনীয়া বিশেষ অধিৱেশনত প্ৰশ্নোত্তৰ শিতান নাথাকে সদনৰ শূন্যকালীন ঘণ্টাতো বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হ'ব সম্প্ৰতি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা গৌৰৱ গগৈয়ে বিধানসভাৰ বিশেষ অধিৱেশনৰ প্ৰৱেশ পত্ৰ বিচাৰি বিধানসভাৰ অধ্যক্ষক আবেদন জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ আবেদনৰ ভিত্তিত অধ্যক্ষগৰাকীয়ে প্ৰৱেশ পত্ৰ প্ৰদান কৰিছে অধ্যক্ষৰ গেলেৰীৰ পৰা গৌৰৱ গগৈয়ে দৰ্শক হিচাপে বিধানসভাৰ কাৰ্যক্ৰমণিকা চাব পাৰিব ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ আসন দুখনৰ বাবে ৰাজ্যৰ বিৰোধী দল কংগ্ৰেছে প্ৰাৰ্থিত্ব আগনবঢ়ায় বিৰোধীৰ পক্ষত নিৰ্বাচনত জয়ী হ'ব পৰাকৈ বিধায়ক নাই বাবে ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি দলটোৱে প্ৰকাশ কৰিছে নিৰ্বাচন হ'বলগীয়া ৰাজ্যসভাৰ দুয়োখন আসনে শাসকীয় মিত্ৰজোঁটৰ দখলত আছে বিৰোধীয়ে নিৰ্বাচনত প্ৰাৰ্থিত্ব আগনবঢ়োৱাৰ সিদ্ধান্তৰ ফলত শাসকীয় মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাটো প্ৰায় স্পষ্ট হৈছে আসন দুখনৰ নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন কাইলৈ আবেলি 3 বজাৰ পূৰ্বে প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব ইতিমধ্যে শাসনাধিষ্ঠিত NDAই অহা 19 জুনত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ দুখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিছে বিজেপিয়ে কনাট পুৰকাষ্ট আৰু অগপয় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্ৰাৰ্থিত্ব দিছে ৰাজ্যসভাৰ 3 বাৰৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে পুনৰ প্ৰাৰ্থিত্ব দিয়াৰ সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাই এইদৰে কয়
ৰাজ্যসভা হাউচ অফ এল্ডাৰ্ছ নৰ্মেলি লোকসভাতকৈ নলেজেবল এক্সপিৰিয়েঞ্চ মানুহক ৰাজ্যসভাত সকলো প্ৰাৰ্থীয়ে সাধাৰণতে প্ৰাধান্য দিয়ে আৰু আমি ভাবোঁ যে ৰাজ্যখনৰ স্বাৰ্থত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ প্ৰয়োজন আছে কাৰণ যোৱা সময়ছোৱাত ৰাজ্যখনৰ বহু জ্বলন্ত ইছ্যুত তেখেতে মাত মাতি আহিছে সঠিকভাৱে ৰিপ্ৰেজেণ্ট কৰি আহিছে এই গোটেই কথাবোৰ বিস্তৃতভাৱে দলৰ মজিয়াত আলোচনা হোৱাৰ পাছত দলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভালৈ পঠোৱাৰ সিদ্ধান্ত লৈছে
উল্লেখযোগ্য যে বৰ্তমানৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কাৰ্যকাল 14 জুনত অন্ত পৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিত্ত আৰু কৃষি বিভাগৰ সৈতে বৈঠকত মিলিত হৈ তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে ডঃ শৰ্মাই এই বৈঠকত 2025-26 বৰ্ষত ৰাজ্যসমূহলৈ মূলধনী বিনিয়োগৰ ক্ষেত্ৰত বিশেষ সাহায্য আঁচনিৰ অগ্ৰগতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে আলোচনাকালত চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সমন্বয় সাধন কৰি জনসাধাৰণক নিৰ্ধাৰিত সময়ত স্বচ্ছ আৰু নিকা ৰূপত আঁচনি ৰূপায়ণত গুৰুত্ব আৰোপ কৰা হয় এই বৈঠকত 2022 বৰ্ষৰ বিত্তীয় ক্ষমতা নীতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰক্ষী অধীক্ষক আৰু কামাণ্ডেণ্টসকলৰ বিত্তীয় ক্ষমতা সন্দৰ্ভতো আলোচনা কৰা হয় বৈঠকখনত অসম আৰক্ষীৰ পদোন্নতি সম্পৰ্কীয় বিষয়েও আলোচনা কৰা হয় মুখ্যমন্ত্ৰীয়ে এপাৰ্টৰ দ্বিতীয় পৰ্যায়ৰ প্ৰকল্প ৰূপায়ণৰ দ্বাৰা ৰাজ্যখনৰ গ্ৰামাঞ্চলত ৰূপান্তৰ সাধনৰ লক্ষ্যৰে যুগুত কৰা এটা প্ৰতিবেদনো প্ৰত্যক্ষ কৰে তেওঁ যোগান শৃংখলা শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি আৰু স্বনিৰ্ভৰশীলতা অৰ্জনৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰীয়ে এখন জিলা এবিধ সামগ্ৰী আৰ্হিক জনপ্ৰিয় কৰি বজাৰসমূহৰ মাজত উন্নত যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবলৈ বিষয়াসকলক পৰামৰ্শ দিয়ে তদুপৰি ৰাজ্যখনৰ উন্নয়নত বিশেষভাৱে অৰিহণা যোগোৱা চাহ বাঁহ অগৰ নেমু মৌ সৰিয়হ আৰু ধান খেতিৰ সম্ভাৱনীয়তা বিকাশৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিয়ে এই বৈঠকত বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত থাকে গুৱাহাটী মহানগৰীৰ ৰূপনগৰত শুকুৰবাৰে নিশা হোৱা ভূমিস্খলনৰ ফলত মৃত্যু হোৱা মনেশ্বৰ ৰাজবংশীৰ পৰিয়াললৈ চৰকাৰে 4 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি দুপৰীয়া প্ৰয়াত ৰাজবংশীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ প্ৰয়াত ৰাজবংশীৰ পৰিয়ালক 4 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ৰূপনগৰৰ ভূমিস্খলন হোৱা অঞ্চলো পৰিদৰ্শন কৰি ভূমিস্খলন প্ৰৱণ অঞ্চলটোৰ সোমবাৰৰ পৰা ভূতাত্বিক বিভাগৰ জৰিয়তে জৰীপ কৰাবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে
এই গোটেই অঞ্চলটো এবাৰ চাইছো আৰু এই অঞ্চলটো চাই এটা ধাৰণা হৈছে যে বালি মাটি যিকোনো মুহূৰ্তত এনেকুৱা ঘটনা আৰু ঘটিব পাৰে। সেইকাৰণে আমি অহাকালি আমাৰ আয়ুক্ত ডাঙৰীয়াৰ নিৰ্দেশ দিছো যে তেখেতে ইমিডিয়েটলি জিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ মানুহ আনিব, আনি এই অঞ্চলটোৰ লগতে ইয়াৰ ওচৰে পাজৰে গোটেই পাহাৰৰ দীঘলীয়া ষ্ট্ৰেছটো সুন্দৰভাৱে এবাৰ ছাৰ্ভে কৰিব আৰু তেখেতসকলে দিয়া ৰিপৰ্টৰ পিছতে আমি বাকীখিনি কথা পাতিম। কাৰণ ইয়াত এনেকুৱা এটা লাগি আছে যে এই ধৰণৰ ঘটনা আজিৰ পৰা 4-5 বছৰ আগত আৰু এটা ঘটিছিল, এইবাৰ আৰু এনেকুৱা এটা ঘটনা হল, আৰু যে ভৱিষ্যতলৈ নহব তাৰো নিশ্চয়তা নাই। সেইকাৰণে আমি অকমান সঠিক দিশেৰে, বিশেষকৈ অলপ বিজ্ঞানসন্মত দিশেৰে যাব লাগিব।
উল্লেখযোগ্য যে শুকুৰবাৰৰ নিশা ভূমিস্খলন হোৱা স্থানৰ সমীপত পুনৰ ভূমিস্খলন হোৱাৰ আশংকা কৰি অঞ্চলটোৰ 9টা পৰিয়ালক চৰকাৰে আশ্ৰয় শিবিৰত থকাৰ ব্যৱস্থা কৰি দিছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই শিবিৰ পৰিদৰ্শন কৰি সুবিধা অসুবিধাৰ বুজ লয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা 11 বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰিছে। প্ৰতিগৰাকী নাগৰিকৰ দৈনন্দিন জীৱন কেনেদৰে সুচল, সুৰক্ষিত হৈ পৰিছে সেই বিষয়ে আজিৰ শিতানত আমি অৱলোকন কৰিম। কেন্দ্ৰীয় চৰকাৰে যোৱা 11 বছৰে উত্তৰ পূৰ্বাঞ্চলত কেৱল আন্তঃগাঁথনিকে নহয় জনসাধাৰণৰ বাবেও বিনিয়োগ কৰি আহিছে। চৰকাৰৰ PM ডিভাইন উত্তৰ পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি আৰু অভিলাষী জিলা আঁচনিৰ দৰে ধজ্জাবাহী আঁচনিৰ জৰিয়তে অঞ্চলটোৰ তৃণমূল পৰ্যায়ৰ উন্নয়ন ক্ষীপ্ৰতৰ কৰি তোলা হৈছে। বন ধন যোজনাৰ জৰিয়তে 3 লাখৰো অধিক জনজাতীয় লোকক সমৰ্থন আগবঢ়াইছে। 434টা কৃষিভিত্তিক কোম্পানীৰ জৰিয়তে 2 লাখৰো অধিক কৃষকে সংগঠিত কৃষি ব্যৱসায়েৰে উপকৃত হৈছে। অঞ্চলটোৱে জৈৱিক উৎপাদক হিচাপে বিশেষ স্বীকৃতি লাভ কৰাৰ লগতে খোৱা তেল, বাঁহ, আগৰ, এৰিসূতা, পাটসূতা আদি পৰম্পৰাগত উৎপাদিত সামগ্ৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰতো সমাদৰ বৃদ্ধি কৰিছে। শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰতো উন্নত হৈছে। সাক্ষৰতাৰ হাৰো বৃদ্ধি পাইছে। মিজোৰাম ইতিমধ্যে সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে স্বীকৃত হৈছে। একে সময়তে 15খন কৰ্কট ৰোগৰ চিকিৎসালয়েৰে অসম দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ কৰ্কট চিকিৎসালয় কেন্দ্ৰলৈ ৰূপান্তৰ হৈছে। অসমৰ সাংস্কৃতিক উৎসৱে বিশ্ব দৰবাৰত স্বীকৃতি লাভ কৰাৰ লগতে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। বৰ্তমান উত্তৰ পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ ইঞ্জিনলৈ পৰিণত হৈছে। অঞ্চলটোৰ বিচিত্ৰতা উন্নয়নৰ সুযোগ হৈ পৰিছে। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে 11 বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। NDA চৰকাৰৰ এখন উল্লেখযোগ্য ধজাবাহী আঁচনি হৈছে প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ আঁচনি। অসমত এই আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতি সম্পৰ্কে আজি সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নতুন আৰু পুনৰ ব্যৱহাৰযোগ্য শক্তি বিভাগৰ মুখ্য প্ৰবন্ধক বিজয় শংকৰ বৰুৱাৰ সৈতে আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা এটা কথোপকথন প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিছে। 1936 চনৰ আজিৰ তাৰিখতে ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচক অল ইণ্ডিয়া ৰেডিঅ' নামেৰে আৰু স্বাধীনতাৰ পৰৱৰ্তী সময়ত 1956 চনত ইয়াক আকাশবাণী নামেৰে নামকৰণ কৰা হৈছিল। এই ঐতিহাসিক দিনটোৱে কেইবা প্ৰজন্মৰ ধাৰাবাহিকতা ৰক্ষা কৰা এটা শ্ৰব্য মাধ্যমৰ জনপ্ৰিয়তা আৰু দেশৰ সাংস্কৃতিক তথ্য আৰু সম্প্ৰচাৰৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব সম্পৰ্কে অৱলোকন কৰে। আকাশবাণীয়ে 90 বছৰ পূৰ্ণ কৰা এই গৌৰৱময় মুহূৰ্তত আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ এয়া এক প্ৰতিবেদন।
আজি সঁচাকৈ আমাৰ আকাশবাণীৰ বাবে এটা স্মৰণীয় দিন। দেশত ৰেডিঅ' প্ৰচাৰণৰ যি পৰিক্ৰমা আৰম্ভ হ'ল সেয়া আজি 90 বছৰ সম্পূৰ্ণ কৰিলে। এতিয়া আকাশবাণীত 591টা আকাশবাণী কেন্দ্ৰ আছে। দেশৰ 98% জনসংখ্যা সামৰি লৈছে। আকাশবাণী অসমীয়াকে ধৰি 23টা ভাৰতীয় ভাষাত আৰু 146টা ডাইলেক্টছ, আমি দোৱান বা উপভাষা, সেই উপভাষাটোৰ প্ৰচাৰ হয়। আমি উত্তৰ পূৰ্বাঞ্চলৰ আটাইবোৰ উপভাষা দোৱানতে আকাশবাণীৰ অনুষ্ঠান প্ৰচাৰ হয়। আমাৰ আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ পৰাও এতিয়া বড়ো ভাষা, নেপালী ভাষা আৰু কাৰ্বি উপভাষাত আমাৰ অনুষ্ঠান প্ৰচাৰ হয়। আৰু সেইদৰে ডিব্ৰুগড় কেন্দ্ৰৰ পৰাও হয়। এই যে বহুজন হিতায় বহুজন সুখায় যি আমাৰ আকাশবাণীৰ অপ্তবাক্য, সেই অপ্তবাক্যৰে আজি ইমান বছৰে সেৱা কৰি আহিছে। অসমীয়াত আকাশবাণী অনুষ্ঠান 1943 চনত আৰম্ভ হৈছিল আকাশবাণীৰ, তেতিয়া অল ইণ্ডিয়া ৰেডিঅ' কলকাতাৰ পৰা। তেতিয়া কমল নাৰায়ণ চৌধুৰী আৰু পুৰুষোত্তম দাস, সেই দুগৰাকীৰ হাত ধৰি আকাশবাণীৰ অসমীয়া অনুষ্ঠান আৰম্ভ হৈছিল। আৰু পৰৱৰ্তী পৰ্যায়ত সেই সময়ত প্ৰেচিডেঞ্চি কলেজত অধ্যয়ন কৰি থকা আৰু এগৰাকী প্ৰবাদ প্ৰতিম পুরুষ। তেওঁ পরবর্তী পর্যায়ত আকাশবাণীর সঞ্চালক প্রধানের পদবীতে অধিষ্ঠিত হয়েছিল। তেওঁ হৈছে উবিদুল লতিফ বৰুৱা। এই তিনিগৰাকী ব্যক্তিয়ে অসমীয়া অনুষ্ঠান গঢ় দিছিল। প্রথম আধা ঘণ্টা অনুষ্ঠান হয়েছিল, পাঁচ মিনিটর বাতৰি আছিল, তারপর পাঁচ মিনিটর আসলে বাতৰি পরিক্রমা হয়েছিল। সেই সময় দ্বিতীয় মহাযুদ্ধের সময় ইংরাজ সরকারের যুদ্ধের যে স্থিতি, সেই স্থিতির বিষয়ে অসমীয়া শ্রোতা উত্তর পূর্বাঞ্চলের শ্রোতাক জানাবার বাবেই এই আসলতে এই অনুষ্ঠানটি আরম্ভ করা হয়েছিল। কিন্তু তৎসত্ত্বেও সেই সময় অসমীয়া ভাষা সংস্কৃতির ক্ষেত্রত ই দুটাক অসমীয়া গীত প্রচারিত হয়েছিল আধা ঘণ্টার অনুষ্ঠানের মাজত, আর কথিকা আন অনুষ্ঠান প্রচার হয়েছিল আধা ঘণ্টা অনুষ্ঠানের মাজত। তারপর 1948 চনের আমি আটাই জানো যে 1948 চনের 1 জুলাইত আকাশবাণী শিলং গুৱাহাটী কেন্দ্র আরম্ভ হল, আর সেই শিলং গুৱাহাটী কেন্দ্রই আমি আকাশবাণী গুৱাহাটী কেন্দ্রও আরো কেইদিনমান পিছতে অর্থাৎ 1 জুলাইত আমার প্রতিষ্ঠা দিবস পালন করিম। আর আকাশবাণী গুৱাহাটী কেন্দ্রের বহু প্রসার ঘটিছে। আকাশবাণী গুৱাহাটী কেন্দ্রত এটা মহাবাহু আর প্রাগজ্যোতিষপুর দুটা চ্যানেল দুটা শাখায় অনুষ্ঠান প্রচার করে আছে। আর শ্রোতাসকলে জানি সুখী হব যে 1 জুলাইর পুনের আকাশবাণীর বিবিধ ভারতী বা বাণিজ্যিক প্রসার সেবা সেটা পুনের আরম্ভ করা হব। মাজতে কোভিডের বাবে বন্ধ করে দিয়া হয়েছিল। আর সেইদরে আকাশবাণীর বাতর বিভাগও কেবাখনো বাতর বুলেটিন প্রায় প্রতি ঘণ্টায় বাতর বুলেটিন নহলে মুখ্য বাতর প্রচার করে আছে আর বিভিন্ন বাতর সম্পর্কে অনুষ্ঠান প্রচার করে আছে। এই আকাশবাণীর আজি 90 বছরের দিনটি আমি অধিক সংকল্পবদ্ধ হয়ে রাইজর সেবাত উৎসর্গিত করে যার এই সংকল্প লওয়ার আজির এই দিন।
মণিপুর সরকারে ৰাজ্যখনৰ 5খন জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ইণ্টাৰনেট আৰু মোবাইল সেৱা বন্ধ কৰিছে। যোৱা নিশা 11:45 পৰা কাৰ্যকৰী হোৱা এই নিষেধাজ্ঞা অহা 5 জুনলৈ বাহাল থাকিব। পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং জিলাত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। মণিপুৰৰ গৃহ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে নিৰাপত্তাজনিত কাৰণত জিলাকেইখনত এই ব্যৱস্থা গ্ৰহণ কৰা হয়। এই নিষেধাজ্ঞা উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও প্ৰকাশ কৰা হয়।
ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে আৰু যোৱা 24 ঘণ্টাত বানৰ ফলত কোনো প্ৰাণহানি, বিশেষ ক্ষয়ক্ষতি আৰু ভূমিস্খলনৰ তথ্য পোৱা হোৱা নাই। অৱশ্যে 12খন জিলাৰ 900খন গাঁৱৰ 3 লাখতকৈ অধিক লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যত বছৰটোৰ প্ৰথম বানত 23 জন লোকে প্ৰাণ হেৰুৱায়। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 130টা আশ্ৰয় শিবিৰত 30,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰিছে। কামৰূপ জিলাত বান পৰিস্থিতি সুস্থিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আৰম্ভ কৰা হৈছে। কাছাৰ জিলাত বানৰ ফলত 20,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে আৰু 2 জন লোকে প্ৰাণ হেৰুৱাইছে। এতিয়াও কমেও 70খন গাঁৱত পৰিস্থিতি স্বাভাৱিক হোৱা নাই আৰু শিলচৰৰ 20টা আশ্ৰয় শিবিৰত ভালেসংখ্যক লোকে আশ্ৰয় লৈ আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। শ্ৰীভূমি জিলাতো বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও বছৰৰ প্ৰথমটো বানত জিলাখনত 1 লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি উন্নত হৈছে। জিলাখনত বানৰ ফলত 44খন গাঁৱৰ 12,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। শিৱসাগৰ, ধেমাজি, নগাঁওকে ধৰি কেইবাখনো জিলাত নৈসমূহৰ জলপৃষ্ঠ বিপদসীমাতকৈ নিম্নগামী হোৱাৰ ফলত বান পৰিস্থিতি উন্নত হৈছে বুলি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। কেন্দ্ৰীয় চৰকাৰৰ 31 নীতিৰ অংশ হিচাপে উত্তৰ পূবত যোগাযোগ ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে মিজোৰামত নিৰ্মীয়মান বৈৰৱী চাইৰাং ৰেলপথছোৱা ভাৰত ম্যানমাৰ সীমান্তলৈ সম্প্ৰসাৰণৰ বাবে প্ৰাথমিক জৰীপ অব্যাহত আছে। ৰেল মন্ত্ৰালয়ে ম্যানমাৰ সীমান্তলৈ এই ৰেলপথছোৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। ৰেলপথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হলে ম্যানমাৰ সীমান্তত মিজোৰামৰ দক্ষিণ অঞ্চলৰ পৰা সীমান্তৰ সিপাৰলৈ বাণিজ্য প্ৰসাৰত সুবিধা হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে 8,215 কোটি টকাৰ ব্যয় ধাৰ্য কৰা এই ৰেলপথ প্ৰকল্প নিৰ্মাণত এতিয়ালৈ 7,714 কোটি টকা ব্যয় কৰা হৈছে আৰু জুলাই মাহৰ শেষৰ ফালে ৰেলপথছোৱা মুকলি কৰাৰ সম্ভাৱনা আছে। উত্তৰ পূব সীমান্ত ৰেলৱে ৰূপায়ণ কৰা এই ৰেলপথ প্ৰকল্পত হৰটকী, কণপুৰী, মোৱালখান আৰু চাইৰাং শ্ৰীভূমি এই 4টা ষ্টেচন থাকিব। অসম বিধানসভাৰ কাইলৈ এদিনীয়া বিশেষ অধিৱেশন। ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ 2খন আসনৰ বাবে কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন, বিৰোধী দলৰ প্ৰাৰ্থিত্ব নিদিয়াৰ সিদ্ধান্ত। বিত্ত আৰু কৃষি বিভাগৰ সৈতে বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা। আকাশবাণীৰ আজি 90 বছৰ সম্পূৰ্ণ। আৰু মণিপুৰত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ 5খন জিলাত ইণ্টাৰনেট আৰু মোবাইল সেৱা ব্যাহত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।